এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। লোকসভা নিৰ্বাচনত বিজেপি নেতৃতাধীন এন ডি এ জয়ৰ দিশা অগ্ৰসৰ। শেহতীয়া তথ্য অনুসৰি বিজেপিৰ 81খন আসন লাভ, 158খনত অগ্ৰগতি। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীৰ লগতে অমিত শ্বাহৰ জয়, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অগ্ৰগতি। অসমত বিজেপিৰ 8খনত আৰু অগপৰ 1খন আসনত অগ্ৰগতি, 3টা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ অগ্ৰগতি। ফলাফলৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া বিজেপিৰ কাৰ্যকৰ্তাক সম্বোধন। কংগ্ৰেছ তথা ৰাহুল গান্ধীৰ ভোটদাতাক ধন্যবাদ। আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি নিশা 8 বজাত হ'বলগীয়া খেলত ইংলেণ্ড স্কটলেণ্ডৰ মুখামুখি। আজি নিশা 9 বজাত হ'বলগীয়া আন এখন খেলত নেডাৰলেণ্ড নেপালৰ সন্মুখীন। দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটে 81খন আসনত জয় হোৱাৰ বিপৰীতে 158খনত আগবাঢ়ি আছে। আনহাতে আই এন ডি আই মিত্ৰজোঁটে 46খনত জয়লাভ কৰাৰ বিপৰীতে 187খনত আগবাঢ়ি আছে। জনতা দল ছেকুলাৰে দুখন, আম আদমী পাৰ্টী আৰু হিন্দুস্তান আৱাম মৰ্চা ছেকুলাৰে এখনকৈ আসনত জয়লাভ কৰিছে। ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বাৰাণসী সমষ্টিত বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী অজয় ৰায়তকৈ 1.5 লাখতকৈ অধিক ভোটৰ ব্যৱধানত বিজয়ী হৈছে। গুজৰাটৰ গান্ধীনগৰ সমষ্টিৰ পৰা অমিত শ্বাহে জয়লাভ কৰিছে। কৰ্ণাটকৰ হাভেৰী সমষ্টিৰ পৰা বিজেপিৰ বাসৱৰাজ বোম্মাই বিজয়ী হৈছে। বাংগালোৰ নৰ্থ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী শোভা কৰণলাজে জয়লাভ কৰিছে। মধ্যপ্ৰদেশৰ ইন্দোৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী শংকৰ লালৱানী জয়ী হৈছে। মেঘালয়ৰ টুৰা সমষ্টিত কংগ্ৰেছ দলৰ চলেং এ চাংমা এন পি পিৰ আগাথা কে চাংমাৰ বিপৰীতে জয়ী হৈছে। বিহাৰৰ গয়া সমষ্টিৰ পৰা হিন্দুস্তানী আৱাম মৰ্চাৰ জিতেন্দ্ৰ মাঝী জয়ী হৈছে। মধ্যপ্ৰদেশৰ বিদিশা সমষ্টিত শিৱৰাজ সিং চৌহান, বাংগালোৰ গ্ৰাম্যৰ পৰা ডঃ চি এল মঞ্জুনাথ, গুজৰাটৰ নৱছাৰী সমষ্টিত চি আৰ পাটিল, তেলেংগানাৰ মালকাজগিৰি সমষ্টিত এতালা ৰাজেন্দ্ৰ জয়ী হৈছে। মধ্যপ্ৰদেশৰ দেৱাস সমষ্টিত মহেন্দ্ৰ সিং চোলাংকি, মধ্যপ্ৰদেশৰ গুণা সমষ্টিত জ্যোতিৰাদিত্য সিন্ধিয়া, মাণ্ডাচুৰ সমষ্টিত সুধীৰ গুপ্তা জয়ী হৈছে। ইপিনে ৰাজস্থানৰ জয়পুৰ চহৰ সমষ্টিত বিজেপিৰ মঞ্জু শৰ্মা আৰু কৰ্ণাটকৰ চিত্ৰদুৰ্গ সমষ্টিত বিজেপিৰ গোবিন্দ মাকথাপ্পা কাৰ্জৈ বিজয় হৈছে। আনহাতে পঞ্জাৱৰ জলন্ধৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নি আৰু ফতেহগড় ছাহিব সমষ্টিৰ পৰা কংগ্ৰেছৰে অমৰ সিং জয়ী হৈছে। ৰাজ্যখনৰ চাংগুৰ সমষ্টিৰ পৰা আম আদমী পাৰ্টীৰ কুলজিৎ সিং মিট হায়াৰ বিজয়ী হৈছে। ইপিনে কেৰালাৰ আলাথুৰ সমষ্টিত চি পি এমৰ কে ৰাধাকৃষ্ণন বিজয়ী হৈছে। কৰ্ণাটকৰ মাণ্ডিয়া সমষ্টিৰ পৰা জনতা দল ছেকুলাৰৰ এইচ ডি কুমাৰস্বামীয়ে জয়লাভ কৰিছে। গুজৰাটৰ ৰাজকোট সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী পৰষোত্তম ৰূপালা জয়ী হোৱাৰ বিপৰীতে কৰ্ণাটকৰ ধাৰৱা সমষ্টিৰ পৰা বিজেপিৰ প্ৰভাত যোশী জয়ী হৈছে। কেৰালাৰ ৱায়নাড সমষ্টিত কংগ্ৰেছৰ ৰাহুল গান্ধী জয়ী হৈছে। অৰুণাচল পশ্চিম সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ নাবাম টুকিতকৈ 1 লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ হিমাচল প্ৰদেশৰ হামিৰপুৰ সমষ্টিত নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ সতপাল ৰায়জাদাতকৈ 1,82,000তকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে। আনহাতে মাণ্ডি সমষ্টিত বিজেপিৰ কংগনা ৰাণাৱত কংগ্ৰেছৰ বিক্ৰমাদিত্য সিঙতকৈ 74,000ৰো অধিক ভোটত জয়ী হৈছে। ৰাজস্থানৰ আলোৰ সমষ্টিত বিজেপিৰ ভূপেন্দৰ যাদৱ কংগ্ৰেছৰ ললিত যাদৱতকৈ 84,000ৰো অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে। ৰাজ্যখনৰ বিকানেৰ সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ অৰ্জুন ৰাম মেঘৱাল কংগ্ৰেছৰ গোবিন্দ ৰাম মেঘৱালতকৈ 55,000ৰো অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে। কোটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা লোকসভাৰ অধ্যক্ষ ওম বিৰলা কংগ্ৰেছৰ প্ৰহ্লাদ গুঞ্জনতকৈ 41,000ৰো অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে। যোধপুৰ সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ কৰণ সিং কুছিয়াৰদাতকৈ 1,14,000তকৈ অধিক ভোটত আগবাঢ়ি আছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং নিকটতম প্ৰতিদ্বন্দ্বী সমাজবাদী পাৰ্টীৰ ৰবিদাস মেহৰোত্ৰাতকৈ 99,000তকৈ অধিক ভোটত আগবাঢ়ি আছে। ৰাজ্যখনৰ আমেথিত বিজেপিৰ জ্যেষ্ঠ নেতা স্মৃতি ইৰাণী নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ কিশোৰী লালতকৈ 1,65,000ৰো অধিক ভোটত পিছ পৰি আছে। ৰাজ্যখনৰ মেইনপুৰীত সমাজবাদী পাৰ্টীৰ ডিম্পল যাদৱ বিজেপিৰ জয়বীৰ সিঙতকৈ 2,21,000ৰো অধিক ভোটত জয়ী হৈছে। উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধী নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ দীৰেশ প্ৰতাপ সিঙতকৈ প্ৰায় 3,90,000তকৈ অধিক ভোটত আগবাঢ়ি আছে। মহাৰাট্টৰ বাৰামতী সমষ্টিত এন চি পিৰ শাৰদ পাৱাৰ গোটৰ প্ৰাৰ্থী সুপ্ৰিয়া সুলে এন চি পিৰ প্ৰাৰ্থী সুনেত্ৰা অজিতদাদা পাৱাৰতকৈ 50,000তকৈ অধিক ভোটত আগবাঢ়ি আছে। গুৰগাঁও সমষ্টিত বিজেপিৰ ৰাও ইন্দ্ৰজিৎ সিং নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ ৰাজ বাবৰতকৈ 73,000তকৈ অধিক ভোটত আগবাঢ়ি আছে। পোৰবন্দৰ সমষ্টিত বিজেপিৰ আন এজন নেতা ডঃ মনসুখ মাণ্ডাভিয়া কংগ্ৰেছৰ ললিত বসুৰাতকৈ 3,80,000তকৈ অধিক ভোটত আগবাঢ়ি আছে। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা নিৰ্দলীয় প্ৰাৰ্থী অমৃতপাল সিং পঞ্জাৱৰ খদুৰ চাহিব সমষ্টিত 1,93,000ৰো অধিক ভোটত আগবাঢ়ি আছে। অসমৰ 14টা লোকসভা সমষ্টিত ভোটগণনা প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে 8খন আসনত আৰু এন ডি এ মিত্ৰজোঁটৰ অগপই বৰপেটা সমষ্টিত নিশ্চিত জয়ৰ দিশে অগ্ৰসৰ হৈছে। ইয়াৰ বিপৰীতে 3খন আসনত কংগ্ৰেছৰ জয় প্ৰায় সুনিশ্চিত হৈ পৰিছে। ডিব্ৰুগড় সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱালে বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত অসম জাতীয় পৰিষদৰ লুৰিণ জ্যোতি গগৈৰ বিৰুদ্ধে বৃহৎ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। একেদৰে লখিমপুৰ শোণিতপুৰ কাজিৰঙা শিলচৰ ডিফু গুৱাহাটী আৰু দৰং ওদালগুৰিত জয়ৰ বাট প্ৰায় সুনিশ্চিত কৰি বিজেপি নেতৃত্বাধীন এন ডি এ আসনৰ সংখ্যা 9লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। লখিমপুৰ সমষ্টিৰ প্ৰদান বৰাই কংগ্ৰেছৰ উদয় শংকৰ শইকীয়া, কাজিৰঙাত কামাখ্যা প্ৰসাদ দাসাই কংগ্ৰেছৰ ৰজলীনা তিৰ্কী, শিলচৰত পৰিমল শুক্লবৈদ্যই কংগ্ৰেছৰে সূৰ্যকান্ত চৰকাৰক, ডিফুত অমৰ সিং টিছই নিৰ্দলীয় প্ৰাৰ্থী জে আই কাথাৰক, গুৱাহাটীত বিজুলী কলিতা মেধিয়ে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী আৰু দৰং ওদালগুৰিৰ দিলীপ শইকীয়াই কংগ্ৰেছৰ মাধৱ ৰাজবংশীক পৰাজিত কৰাৰ বাট মুকলি হৈছে। গুৱাহাটী সমষ্টিত নিৰ্বাচনৰ ফলাফল সম্পৰ্কীয় শেহতীয়া তথ্যৰ সৈতে এয়া আমাৰ কামৰূপ মহানগৰৰ সংবাদদাতা হেমন্ত বৰা।
ৰাজ্যৰ অন্যান্য সমষ্টিসমূহৰ দৰে কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ অন্তৰ্গত মৰিয়াম দেন বাণিজ্য কেন্দ্ৰত পুৱা 8 বজাৰ পৰা ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হয়। 5নং গুৱাহাটী লোকসভা সমষ্টি সন্দৰ্ভত আমি নিৰ্বাচন আয়োগৰ পৰা লাভ কৰা তথ্য অনুসৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুতি কলিতা মেধিয়ে এই পৰ্যন্ত 7,89,860 ভোট লাভ কৰিছে। আনহাতে কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে 5,75,457 ভোট লাভ কৰে। অৰ্থাৎ বৰ্তমান সময়ৰ ভোটগণনালৈকে প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীতকৈ বিজেপি কলিতা মেধিয়ে 2,04,003 ভোটত আগবাঢ়ি আছে। গুৱাহাটী লোকসভা সমষ্টিৰ পৰা এইবেলি মুঠ 8গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, কিন্তু পুৱাৰ ভাগৰ পৰা চলা ভোটগণনাত বিজেপি কলিতা মেধি আৰু মীৰা বৰঠাকুৰ গোস্বামীৰ মাজতে নিৰ্বাচনী যুঁজ অব্যাহত থাকে। বৰ্তমান আৰু কেইবাটাও ৰাউণ্ডৰ ভোটগণনা কৰিবলৈ বাকী আছে। গতিকে ভোটগণনাৰ অন্তত আচলতে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা কোনে বিজয়ৰ শেষ হাঁহি মাৰিব সেয়া নিশ্চিত হ'ব।
কংগ্ৰেছলৈ ধুবুৰী, যোৰহাট আৰু নগাঁও সমষ্টিত জয়লাভ কৰাৰ পথ প্ৰশস্ত হৈছে। ধুবুৰী সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইনে নিকটতম প্ৰতিদ্বন্দ্বী এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে 8 লাখৰো অধিক ভোটৰ বৃহৎ ব্যৱধানত আগবাঢ়ি আছে। একেদৰে যোৰহাটত কংগ্ৰেছৰে গৌৰৱ গগৈয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ তপন গগৈ আৰু নগাঁও সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ সুৰেশ বৰাক পৰাজিত কৰাৰ দিশত আগবাঢ়িছে। নগাঁও সমষ্টিত নিৰ্বাচনী ফলাফল সম্পৰ্কীয় প্ৰতিবেদনেৰে এয়া নগাঁও জিলাৰ পৰা আমাৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া।
দেশৰ লগতে আজি নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ ভোটগণনা নগাঁও চহৰস্থিত 3খন বিদ্যালয়ত অনুষ্ঠিত হয়। চহৰখনৰ 10খন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ 3 তৰপীয়া কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত এই ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হয়। নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টি ক্ৰমে ধামগুৰি বিধানসভা সমষ্টি, ৰূপহীহাট বিধানসভা সমষ্টি, ঢিং বিধানসভা সমষ্টি, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টি আৰু ৰহা বিধানসভা সমষ্টিৰ ভোটগণনা সম্পন্ন হোৱাৰ উপৰিও নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, কাজিৰঙা সংসদীয় সমষ্টিৰ অন্তৰ্গত বহমপুৰ বিধানসভা সমষ্টিৰ ভোটগণনা আৰু কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত কলিয়াবৰ বিধানসভা সমষ্টিৰ ভোটগণনা কাৰ্য অনুষ্ঠিত হয়। ইতিমধ্যে কলিয়াবৰ বিধানসভা সমষ্টিৰ ভোটগণনা কাৰ্য সম্পূৰ্ণ হৈছে। সেই ফলাফল অনুসৰি কাজিৰঙা সংসদীয় সমষ্টিক বিজেপিৰ দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসাই 1,01,607 ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰজলীনা তিৰ্কীয়ে 39,854 ভোট লাভ কৰে। সেইবুলি নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাৰ 3টা বিধানসভা সমষ্টিত ভোটগণনা মৰিগাঁও জিলাত অনুষ্ঠিত হৈছে। তদুপৰি নগাঁও 5টা বিধানসভা সমষ্টিত ভোটগণনা কাৰ্য বৰ্তমান পৰ্যন্ত চলি আছে যদিও নগাঁও সংসদীয় সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰুৱাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰুৱাতকৈ প্ৰায় 2 লাখ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। এই সংখ্যা ভোটগণনাৰ অন্তিম সময়ত কম বেছি হোৱাৰ সম্ভাৱনা আছে।
কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে বি পি এফৰ কাম্পা বৰগোহাঞিৰ বিৰুদ্ধে 54,000ৰো অধিক ভোটৰ অগ্ৰগতিত জয় প্ৰায় সুনিশ্চিত কৰিছে। কৰিমগঞ্জ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু বিজেপিৰ কৃপানাথ মল্লাই সমানে এঘৰী যুঁজা দেখিবলৈ পোৱা গৈছে। শেহতীয়া পৰিসংখ্যা অনুসৰি বিজেপিৰ কৃপানাথ মল্লাই প্ৰায় 14,000 ভোটত অগ্ৰগতি লাভ কৰিবলৈ সমৰ্থ হৈছে। কৰিমগঞ্জ সমষ্টিৰ আকৰ্ষণীয় নিৰ্বাচনী যুঁজ বিষয়ৰ প্ৰতিবেদনেৰে এয়া আমাৰ হাইলাকান্দি জিলাৰ সংবাদদাতা নীলোৎপল দেৱ।
কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভোটগণনা হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত সমান্তৰালভাৱে আজি অনুষ্ঠিত হয়। হাইলাকান্দি জিলাৰ ভিক্টৰিয়া মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইলাকান্দি আৰু আলগাপুৰ কাটলিতৰা এই দুটা সমষ্টিৰ বাবে ভোটগণনা অনুষ্ঠিত হয় আৰু কৰিমগঞ্জ মহাবিদ্যালয়ত কৰিমগঞ্জ জিলাৰ 4টা বিধানসভা সমষ্টিৰ ৰামকৃষ্ণনগৰ, পাথাৰকান্দি, উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জ এই 4টা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হৈছিল। শেহতীয়া তথ্য অনুসৰি 21 ৰাউণ্ডৰ ভোটগণনাৰ পিছত বিজেপিৰ প্ৰাৰ্থী কৃপা জনতমালা প্রায় 4,000 ভোটত আগুয়াই আছে। এতালেও প্রায় 16,000 ভোট গণনা বাকি আছে আর অতি আকর্ষণীয় হয়ে পড়েছে করিমগঞ্জ লোকসভা সমির ভোট গণনা। মূল যুজন কংগ্রেস প্রার্থী হাফিজ রশিদ আহমেদ চৌধুরী আর বিজেপি প্রার্থী কৃপানাথ মালার মাজত অনুষ্ঠিত হয় আর দেখা গেছে যে এতালেও শেষ রাউন্ডলেও কোনে জিতিব বা কোনে হারিব এটাও নিশ্চিত হওয়া নাই। বর্তমান পর্যায়ত প্রায় 2,000 ভোটত বিজেপি প্রার্থী আগুয়াই আছে, কিন্তু এতালেও 16,000 ভোট গণিবলৈ বাকি আছে।
শ্রোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অমেজা লোকমুদ্ৰাৰ পৰা। কংগ্ৰেছ দলে আজি লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু নেতা ৰাহুল গান্ধীয়ে অংশ লয়। ৰাহুল গান্ধীয়ে সংবাদমেলত ভোটদাতাসকলক ধন্যবাদ জ্ঞাপন কৰি এই নিৰ্বাচন সংবিধান ৰক্ষাৰ স্বাৰ্থত অনুষ্ঠিত হৈছে বুলি প্ৰকাশ কৰে। কাইলৈ হ'বলগীয়া বিৰোধী ঐক্যমঞ্চৰ বৈঠকত নিৰ্বাচনী ফলাফল সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি শ্ৰীগান্ধীয়ে উল্লেখ কৰে। সংবাদমেলত বিৰোধী দলসমূহৰ সৈতে কংগ্ৰেছ দল একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো ফলপ্ৰসূ হৈছে বুলি তেওঁ কয়। শ্ৰীখাৰ্গেই সংবাদমেলত কয় যে কোনো দলেই স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাই আৰু আজিৰ ফলাফলে জনসাধাৰণৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে জনমতকে প্ৰতিফলিত কৰিছে। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সন্ধিয়া 8 বজাত দিল্লী বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'ব। তেওঁ মুখ্য কাৰ্যালয়ৰ পৰা বিজেপি কাৰ্যকৰ্তাসকলক সম্বোধন কৰাৰ সম্ভাৱনা আছে। ৰিণৰ পৰৱৰ্তী প্ৰবল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত হোৱা বানপানীয়ে 13খন জিলাৰ 6 লাখৰো অধিক লোকক ক্ষতিগ্ৰস্ত কৰিছে। কাছাৰ জিলাত 4জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 18লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ 577খন গাঁও প্লাৱিত হোৱাৰ লগতে 6,000ৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কেইবাখনো জিলাৰ পথ, মথাউৰি আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে 191টা সাহায্য শিবিৰ আৰু 108টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ ৰিমালে কৰা ক্ষয় ক্ষতিৰ পৰিপ্ৰেক্ষিতত সাহায্য আঁচনিৰ ঘোষণা কৰিছে। ইপিনে উত্তৰ পূব সীমান্ত ৰেলৱে নিউ হাফলং চন্দ্ৰনাথপুৰৰ ৰেলপথৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি 5 জুনলৈকে কেইবাখনো ৰেলৰ যাত্ৰা বাতিল কৰাৰ লগতে আন কেইবাখনো ৰেলৰ যাত্ৰা আংশিকভাৱে বাতিল কৰিছে। আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি থকা ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত এখন খেলত আফগানিস্তানে ইউগাণ্ডাক 125 ৰাণত পৰাস্ত কৰে। প্ৰভিডেন্সত অনুষ্ঠিত খেলখনত আফগানিস্তানে প্ৰথমে বেটিং কৰি 5 উইকেটৰ বিনিময়ত 183 ৰাণ কৰাৰ প্ৰত্যুত্তৰত ইউগাণ্ডা 58 ৰাণত অল আউট হয়। আফগানিস্তানৰ হৈ ফজল হক ফাৰুকীয়ে 4 অভাৰত 9 ৰাণ খৰচ কৰি 5টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে আফগানিস্তানৰ ইনিংছত ৰহমানুল্লাহ গুৰবাজে 76 আৰু ইব্ৰাহিম জাদৰানে 70 ৰাণৰ বৰঙণি আগবঢ়ায়। ইপিনে আজি ৱেষ্ট ইণ্ডিজৰ ব্ৰিজটাউনত হ'বলগীয়া খেলত ইংলেণ্ড স্কটলেণ্ডৰ মুখামুখি হ'ব। খেলখন নিশা 8 বজাৰ পৰা অনুষ্ঠিত হ'ব। আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডালাছত হ'বলগীয়া আন এখন খেলত নেডাৰলেণ্ডে নেপালৰ বিৰুদ্ধে খেলিব। খেলখন নিশা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব। অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত বিজেপিয়ে জয়লাভ কৰিছে। অৰুণাচল প্ৰদেশৰ অৰুণাচল পূব সমষ্টিত বিজেপিৰ কাপিৰগাঁও আৰু অৰুণাচল পশ্চিম সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা কিৰেণ ৰিজিজু বিজয় হৈছে। মিজোৰাম সমষ্টিত জোৰাম পিপলছ মুভমেণ্ট দলৰ প্ৰাৰ্থী ৰিচাৰ্ড ৱানলান মাংগাইহা জয় হৈছে। মেঘালয়ৰ শ্বিলং সমষ্টিত ভইচ অব পিপলছ পাৰ্টীৰ ৰিতেশ সিংকন আৰু তুৰা সমষ্টিত কংগ্ৰেছ দলৰ চালেং এ চাংমা জয় হৈছে। ত্ৰিপুৰাৰ 2টা সমষ্টিত বিজেপি প্ৰাৰ্থী জয় হৈছে। ত্ৰিপুৰা পূব সমষ্টিত কীৰ্তি দেৱী দেৱবৰ্মন আৰু ত্ৰিপুৰা ৱেষ্ট সমষ্টিত বিপ্লৱ কুমাৰ দেৱ জয় হৈছে। ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি পশ্চিমবংগত বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰ আগবাঢ়ি থকাৰ বিপৰীতে দলটোৰ আন দুগৰাকী প্ৰাৰ্থী নিশীত প্ৰামাণিক আৰু লকেট চেটাৰ্জীয়ে পিছ পৰি আছে। বৰহমপুৰ সমষ্টিৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ইউছুফ পাঠান তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰীতকৈ আগবাঢ়ি আছে। তদুপৰি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, বন্দ্যোপাধ্যায় সুদীপ্ত আৰু শত্ৰুঘ্ন প্ৰসাদ সিনহাও আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন NDA জয়ৰ দিশে অগ্ৰসৰ। শেহতীয়া তথ্য অনুসৰি বিজেপিৰ 89খন আসন লাভ, 150 আসনত অগ্ৰগতি। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীৰ লগতে অমিত শ্বাহৰ জয়, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অগ্ৰগতি। অসমত বিজেপিৰ 8খনত আৰু অগপৰ 1খন আসনত অগ্ৰগতি, 3টা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ অগ্ৰগতি। ফলাফলৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া বিজেপিৰ কাৰ্যকৰ্তাক সম্বোধন। কংগ্ৰেছ তথা
ৰাহুল গান্ধীৰ ভোটদাতাক ধন্যবাদ। আৰু আইচিচি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি নিশা 8 বজাত হ'বলগীয়া খেলত ইংলেণ্ড স্কটলেণ্ডৰ মুখামুখি, আজি নিশা 9 বজাত হ'বলগীয়া আন এখন খেলত নেডাৰলেণ্ড নেপালৰ সন্মুখীন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।